নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ উত্তৰ বহীত পৰীক্ষাৰ্থীসকলক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন জটিল হোৱা বুলি বৰপেটা বৰদোৱা ভ্ৰমণ কৰাৰ সময়ত তেওঁক শিক্ষাৰ্থীসকলে ওজৰ আপত্তি দিছিল। শিক্ষাৰ্থীসকলৰ এই অভিযোগৰ ভিত্তিত তেওঁ বিষয়টো পৰ্যালোচনা কৰিবলৈ ছেবাৰ অধ্যক্ষক পৰামৰ্শ দিয়া বুলি উল্লেখ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি এতিয়াৰে পৰা শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে শিক্ষাৰ্থীয়ে ৰিপৰ্ট কাৰ্ড লাভ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই কথা স্পষ্ট কৰি কয় যে চৰকাৰে ধনৰ অভাৱত নহয়, বৰং সমগ্ৰ শিক্ষাই চৰকাৰী ই মাৰ্কেটিং জেম পৰ্টেলৰ জৰিয়তে সামগ্ৰীসমূহৰ সংগ্ৰহ প্ৰক্ৰিয়া দীঘলীয়া হোৱা বাবেহে শিক্ষাৰ্থীক শিক্ষাবৰ্ষৰ আৰম্ভণিতে অগ্ৰগতিৰ খতিয়ান তথা ৰিপৰ্ট কাৰ্ড দিয়াত বিলম্ব হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে 26 কোটি টকা ব্যয় সাপেক্ষ শিলচৰ আৱৰ্ত ভৱনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এছ এম দেৱ অসামৰিক চিকিৎসালয়ত 50খন বিচনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোৰ মুঠ ব্যয় 24 কোটি টকা ধাৰ্য কৰা হৈছে। চৰকাৰে প্ৰকৃত হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। মীন, পশুপালন আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী কৃষ্ণেন দোপালে কালি হাইলাকান্দিৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত এই কথা প্ৰকাশ কৰে। কাইলৈৰ পৰা ৰাজ্যৰ প্ৰায় 4 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন হিতাধিকাৰীক ঘৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। এই হিতাধিকাৰীসকলৰ ভিতৰত হাইলাকান্দিৰো প্ৰায় 10,000 লোক আছে। কালি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীপালে কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিং প্ৰক্ৰিয়াত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ লৈছে। চৰাইদেউ মৈদামত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শৰাই উচৰ্গা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত 42খন শৰাই উচৰ্গা কৰি স্বৰ্গদেউ চাইলং চুকাফাকে ধৰি 39গৰাকী স্বৰ্গদেউৰ পুণ্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাক স্মৰণ কৰা হয়। প্ৰতিবছৰে ফাগুন মাহৰ কৃষ্ণ চতুৰ্থী তিথিত এই শৰাই উচৰ্গা অনুষ্ঠানৰ আয়োজন কৰি অহা হৈছে। পৰম্পৰাগতভাৱে পালন কৰি অহা এই স্মৃতি তৰ্পণ অনুষ্ঠানে এইবাৰ 74 বৰ্ষত ভৰি দিছে। কালি বিভিন্ন কাৰ্যসূচীৰ পাছত আজি টাই পৰম্পৰাগত ৰীতি নীতিৰে বানভী পূজা সম্পন্ন কৰাৰ লগতে 42খন পায়সৰ শৰাই উচৰ্গা কৰা হয়। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এটা মোবাইল এপ্লিকেচন মুকলি কৰে। ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ সহযোগত প্ৰস্তুত কৰা এপ্লিকেচনটোৱে ৰাজ্যখনত উদ্যোগ আৰু প্ৰকল্পসমূহ স্থাপনৰ বাবে সন্মতি প্ৰদান আৰু বিভিন্ন কাৰ্যকলাপ চলাই নিয়াৰ বাবে পৰিৱেশ সম্পৰ্কীয় দিশসমূহ নিৰীক্ষণৰ ব্যৱস্থা কৰিব। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে 2024 বৰ্ষৰ চীফ মিনিষ্টাৰ্ছ গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰামৰ অধীনত লখিমপুৰৰ বালিকা মহাবিদ্যালয়ৰ 3গৰাকী ছাত্ৰী ইউৰোপৰ ক্ৰৱেছিয়াৰ জোচেফ জোৰচাৰ্চ, স্কৰা ছমায়াৰ অচিজেক বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিষয়ক হস্ত্ৰকালীন প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। এই সুবিধা লাভ কৰা ছাত্ৰীকেইগৰাকী হৈছে ৰিবিকা চুক্ৰাং, সোণমণি কামান আৰু চন্দ্ৰানী গোস্বামী। মঞ্চ আৰু অনাতাৰ চলচ্চিত্ৰৰ যশস্বী অভিনেত্ৰী বীণা প্ৰসাদৰ স্মৃতিত পৰিয়াল আৰু গুণমুগ্ধসকলে প্ৰদান কৰি অহা উৎকৰ্ষ বঁটা 2024 বৰ্ষৰ বাবে অভিনেত্ৰী জুৰি শৰ্মালৈ আগবঢ়োৱা হৈছে। অহা 30 মাৰ্চত গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত সন্ধিয়া এই বঁটা প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যিক ডঃ তিলোত্তমা মিশ্ৰই অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰিব। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা সাংসদ অমৃতপাল সিঙৰ লগতে 7জন সহযোগীক ডিব্ৰুগড়ৰ পৰা পাঞ্জাৱলৈ স্থানান্তৰ প্ৰক্ৰিয়া কালি আৰম্ভ হয়। কালি অমৃতপাল সিঙৰ 3জন সহযোগীক মুকলি কৰি দিয়া হয়। লোককেইজন অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ডিব্ৰুগড় আদালতত হাজিৰ কৰি পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। ইয়াৰ পাছতে তেওঁলোকক স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। আজি 2জন আৰু কাইলৈ 3জন বন্দীক মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে। তেওঁলোকক দুদিন ধৰি ডিব্ৰুগড়ত বাহৰ পাতি থকা 25জনীয়া পঞ্জাব আৰক্ষীৰ দলে পুনৰ পঞ্জাৱলৈ লৈ যোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সিং আৰু তেওঁৰ 9জন সহযোগীৰ ভিতৰত 7জনৰ ওপৰত বলবৎ হৈ থকা এই আইন শিথিল কৰাৰ বাবে পঞ্জাব চৰকাৰে সিদ্ধান্ত লৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 বজাত। নমস্কাৰ।